চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তি বচন।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আপুনি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে বাৰু? এই অনুষ্ঠান শুনি আপুনি বাৰু কেনে পাইছে? এই অনুষ্ঠানযোগে প্ৰচাৰ কৰা কোনো কথা আপোনাৰ বাৰু বুজিবলগীয়া আছে নেকি, বা খ্ৰীষ্টীয় বিশ্বাস সম্বন্ধে কিবা জানিবলগীয়া আপোনাৰ আছে নেকি? অনুগ্ৰহ কৰি আপোনাৰ মতামত আদি জনাই, বা কিবা জানিবলগীয়া থাকিলে জনাই আমালৈ চিঠি পত্ৰ লিখিবচোন। আপোনালোকৰ পৰা চিঠি পত্ৰ পাবলৈ আমি আশাৰে বাট চাই থাকোঁ। আমাৰ যোগাযোগৰ ঠিকনা ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিন ধৰি এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদিপুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন চলাই আছো, আৰু যোৱা অনুষ্ঠানত আমি আদিপুস্তকৰ 3 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 13 নম্বৰ পদলৈকে পঢ়ি আলোচনা আগবঢ়াইছিলোঁ। আমি বিশেষভাৱে পাইছিলোঁ মনুষ্যৰ পতনৰ কথা। আজি আমি 3 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আগবঢ়াই নিব বিচাৰিছোঁ। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। আমাৰ স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, প্ৰথমতেই তোমাক ধন্যবাদ দিওঁ, কাৰণ তুমি আমাক আকৌ এটা নতুন দিন দেখিবলৈ দিছা আৰু তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ আমাক আকৌ এটা সুযোগ দিছা। প্ৰভু, তোমাৰ বাক্যৰ নিগৃঢ় তত্ত্ব বুজাই দিয়াৰ যোগ্যতা আমাৰ নাই, সেই সামৰ্থ্য আমাৰ নাই। তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। আমাৰ প্ৰয়োজন অনুসাৰে তুমিয়েই আমাৰ প্ৰত্যেককে কথা কোৱা। আমাৰ মৰমৰ শ্ৰোতাসকলক তোমাৰ মাত শুনিবলৈ দিয়া। তেওঁলোকৰ জীৱনত তোমাৰ অনুগ্ৰহৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমি আমাক পৰিচালিত কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ পাপৰ প্ৰায়চিত্ত কৰিবলৈ ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠি এতিয়া স্বৰ্গত আমাৰ বাবে নিবেদন কৰি থকা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, 3 নম্বৰ অধ্যায়ত আমি দেখিছো ছয়তানৰ ফুচুলনিত ভুল গৈ আদম আৰু হৱাই ঈশ্বৰৰ অবাধ্য হৈ নিষিদ্ধ বৃক্ষৰ ফল খালে, আৰু ঈশ্বৰৰ আগত নিজৰ দোষ স্বীকাৰ নকৰি দোষটো আনৰ গাত জাপি দিলে। এতিয়া আমি দেখিবলৈ পাম ভৱিষ্যতৰ বাবে ঈশ্বৰৰ পৰিকল্পনা কি সেই কথা। প্ৰিয় শ্ৰোতা, ঈশ্বৰে সৃষ্টি কৰা মানুহ ঈশ্বৰৰ পৰা আঁতৰি গ'ল। ঈশ্বৰে সেই মানুহৰ উচিত ব্যৱস্থা কৰিব লাগিব, উচিত বিচাৰো কৰিব লাগিব, কথাটো জৰুৰী কথা। এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিম। আদিপুস্তক 3 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদটো প্ৰথমতে পঢ়ি দিছো, শুনিবচোন। যদিহে লগত বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব। ইয়াত এনেদৰে লিখা আছে, তাতে ঈশ্বৰ জিহুৱাই সৰ্পক ক'লে, তই এই কৰ্ম কৰা হেতুকে সকলো ঘৰচীয়া পশু আৰু আটাই বনৰীয়া জন্তুৰ মাজত অভিশপ্ত হৈ পেটেৰে গতি কৰিবি, আৰু তোৰ জীৱনৰ গোটেই কালত ধূলি খাবি। অৰ্থাৎ আমি আজি ভবাৰ নিচিনা সেই সৰ্প পেটেৰে বগাই ফুৰা প্ৰাণী নাছিল, আদিতে বেলেগ ধৰণৰ আছিল। কিন্তু সেই সৰ্পক ঈশ্বৰে অভিশাপ দিয়া আমি ইয়াত দেখিবলৈ পাইছো। ঈশ্বৰে ছয়তানক যি অভিশাপ দিছে সেইটোৱে মানুহৰ ওপৰতো যথেষ্ট প্ৰভাৱ পেলালে। ইয়াৰ পাছৰ পদটো আপোনাক মুখস্থ কৰিবলৈ আমি অনুৰোধ কৰিছো, কাৰণ এই পদটো আমি ভালদৰে জনা উচিত। আৰু এই পদটোৱেই হৈছে এই পৃথিৱীলৈ মচীহ অৰ্থাৎ উদ্ধাৰকৰ্তা আহিব বুলি কৰা প্ৰথমটো ভৱিষ্যৎবাণী। পদটো পঢ়ি দিম, শুনিবচোন। আদি পুস্তক 3:15 আৰু মই তোৰে নাৰীৰে মাজত আৰু তোৰ বংশৰে নাৰীৰ বংশৰে মাজত শত্ৰুভাৱ উৎপন্ন কৰিম। সি তোৰ মূৰ গুৰি কৰিব আৰু তই তাৰ গুৰুৱা গুৰি কৰিবি। মই তোৰে অৰ্থাৎ ছয়তান আৰু নাৰীৰে মাজত আৰু তোৰ বংশৰে আৰু নাৰীৰ বংশৰ অৰ্থাৎ খ্ৰীষ্ট মাজত শত্ৰুভাৱ উৎপন্ন কৰিম। সি তোৰ মূৰ গুৰি কৰিব আৰু তই তাৰ গুৰুৱা গুৰি কৰিবি। ইয়াত আমাক অতি গুৰুত্বপূৰ্ণ উক্তি এটা দি দিয়া হৈছে। ইয়াত বিশেষভাৱে প্ৰকাশ পোৱা ভাৱটো ভৱিষ্যতৰ চূড়ান্ত বিজয়ৰ ভাৱটো কিন্তু নহয়, কিন্তু এটা দীঘলীয়া যুঁজ বাগৰৰ ভাৱহে ইয়াত প্ৰকাশ পাইছে বিশেষভাৱে। এই পদটোৱে আমাক এই কথাটো জনাই দিয়ে যে এতিয়া সৎ আৰু অসতৰ মাজত এখন দীঘলীয়া যুদ্ধ চলি আছে। আমি শাস্ত্ৰৰ বাকী অংশত এই কথাটোৱেই ভালদৰে দেখা পাম। প্ৰভু যীশুৱে তেওঁৰ জাগতিক সময়ছোৱাত এই সংগ্ৰামৰ বিষয়েই এনেদৰে মন্তব্য কৰিছিল, জোহন 8:44 পাঠ কৰি দিওঁ, শুনিবচোন। জোহন 8:44 ইয়াত আমি এনেদৰে পঢ়িবলৈ পাওঁ, তোমালোকৰ পিতৃ ছয়তানৰ পৰাহে তোমালোক হলা, আৰু তোমালোকৰ সেই পিতৃৰ অভিলাষ পূৰ কৰিবলৈহে ইচ্ছা কৰা। সি আদিৰে পৰা নৰবোধি আৰু সত্যত নাথাকে, কিয়নো তাত সত্য নাই। সি যেতিয়া মিছা কয় তেতিয়া নিজৰ পৰাহে কয়, কিয়নো সি মিছলীয়া আৰু তাৰ বাপেক। জোহন 8:44 প্ৰভু যীশুৱে ঈশ্বৰৰ সন্তান আৰু ছয়তানৰ সন্তানৰ মাজৰ পাৰ্থক্যটো দেখুৱাই দিছিল। জোহনে এই যুঁজখনৰ কথা আকৌ এনেদৰে উল্লেখ কৰিছে, 1 জোহন 3:10 চাবচোন, ইয়াতে ঈশ্বৰৰ সন্তানবিলাক আৰু ছয়তানৰ সন্তানবিলাক প্ৰকাশিত হয়। যিকোনোৱে ধৰ্ম আচৰণ নকৰে তেওঁ ঈশ্বৰৰ নহয়, আৰু যিজনে নিজ ভায়েকক প্ৰেম নকৰে তেওঁ নহয়। 1 জোহন 3:10 গতিকে আমি আমাৰ আগত দেখিছো এখন যুঁজ চলি আছে, এটা সংগ্ৰাম চলি আছে, আৰু এই জগতত দুটা বংশ আছে। চূড়ান্ত বিজয় হ'ব, কিন্তু সুদীৰ্ঘ যুঁজ বাগৰ যে চলিব সেই কথাটো মনত ৰখা উচিত। প্ৰতিজন মানুহে প্ৰলোভনৰ সন্মুখীন হ'ব লাগিব আৰু নিজৰ যুদ্ধত জয়যুক্তও হ'ব লাগিব। খ্ৰীষ্টৰ আগমনৰ আগলৈকে সেই বিজয় আছিল বিশ্বাসৰ বাধ্যতাৰ যোগেদি, আৰু এতিয়া খ্ৰীষ্টৰ আগমনৰ পাছত আমি বিশ্বাসৰ যোগেদি নিজক খ্ৰীষ্টৰ লগত ৰাখিব লাগিব। পৰিত্ৰাণ লাভ কৰা মানেনো কি? ইয়াৰ অৰ্থ হৈছে খ্ৰীষ্টত আশ্ৰয় লোৱা, খ্ৰীষ্টৰ লগত সংলগ্ন হোৱা। মানুহ আছিল ঈশ্বৰৰ সৃষ্টিৰ তিনিটা পৰ্যায়ৰ এটা, স্বৰ্গদূত, মানুহ আৰু জীৱ জন্তু। জীৱ জন্তুৰ আগত কোনো চইচ নাছিল, অৰ্থাৎ কিবা এটা বাছি লোৱা বা সিদ্ধান্ত লোৱাৰ সুবিধা তেওঁলোকৰ নাছিল। কিন্তু স্বৰ্গদূত আৰু মানুহক বাছি ল'ব পৰা সুবিধা দিয়া হৈছিল, নিজে সিদ্ধান্ত লোৱাৰ সুবিধা দিয়া হৈছিল। আৰু মানুহে কি বাছি লৈছিল সেইটো আমি ইয়াত পালো। আৰু মানুহে যি সিদ্ধান্ত ল'লে তাৰ বাবে মানুহ নিজেই দায়ী। ইয়াত আমি মন কৰা উচিত যে নাৰীৰ বংশ বুলিহে কোৱা হৈছে, ইয়াত পুৰুষৰ বংশ বুলি কোৱা হোৱা নাই। কথাটো মন কৰকচোন, ইয়াত খ্ৰীষ্টই কুমাৰী গৰ্ভত জন্ম লোৱাৰ কথাটোৰ এটা ইংগিত দিয়া হৈছে। ঈশ্বৰে মানুহক বিচাৰি সেই বাগিচালৈ গৈ কৈছিল, আদম তুমি ক'ত আছা? সকলো ধৰ্মই আচলতে মানুহে ঈশ্বৰক পাবলৈ চেষ্টা কৰি থকাটোহে বুজায়, কিন্তু ঈশ্বৰে কথাটো তেনেদৰে কোৱা নাই। কথাটো আমি এনেদৰেই কোৱা উচিত নে? পৰিত্ৰাণ মানে হৈছে ঈশ্বৰে মানুহক বিচাৰি অহা কাৰ্য। মানুহ ঈশ্বৰৰ পৰা আঁতৰি গৈছিল আৰু ঈশ্বৰে মানুহক বিচাৰি কৈছিল, তুমি ক'ত আছা? এৰা, খ্ৰীষ্টীয় বিশ্বাস বাকী সকলোতকৈ এই কথাতেই বেলেগ, কাৰণ ঈশ্বৰে মানুহক বিচাৰি কৈছিল, তুমি ক'ত আছা? এই বিষয়ে এজন পণ্ডিতে এইবুলি লিখিছে, এইটো হৈছে ঐশ্বৰিক ন্যায়ৰ আহ্বান। এই আহ্বানে পাপৰ বিষয়টোলৈ চকু মুদি থাকিব নোৱাৰে। ই হৈছে ঐশ্বৰিক বিষাদৰ আহ্বান, যি আহ্বানে পাপীজনৰ প্ৰতি শোক প্ৰকাশ কৰে। ই হৈছে ঐশ্বৰিক প্ৰেমৰ আহ্বান, যি আহ্বানে পাপৰ ক্ষমা আৰু মুক্তি আগবঢ়ায়। আমাৰ আগত থকা পদটোত আমি এই সকলোখিনি আচলতে পাওঁ, মানৱৰ মুক্তিৰ বাবে পবিত্ৰতা আহিব বুলি কৰা প্ৰতিজ্ঞাৰ ঘোষণা। ঈশ্বৰে মানুহক বিচাৰি ফুৰাৰ ছবিখন আমি গোটেই বাইবেলতেই পাওঁ। পাচনি পৌলে লিখিছিল ৰোমিয়া 3:11 বিবেচক কোনো নাই, ঈশ্বৰক বিচৰা কোনো নাই। ৰোমিয়া 3:11 প্ৰভু যীশুৱে এইবুলি কৈছিল, যোহন 15:16 আমি পাওঁ, তোমালোকে যে মোক মনোনীত কৰিলা এনে নহয়, মইহে তোমালোকক মনোনীত কৰিলোঁ, আৰু তোমালোক যেন গৈ ফলৱন্ত হোৱা আৰু তোমালোকৰ ফল যেন থাকে, আৰু মোৰ নামেৰে পিতৃৰ আগত যি খুজিবা তাকে তেওঁ তোমালোকক যেন দিয়ে, এই নিমিত্তে তোমালোকক নিযুক্ত কৰিলোঁ। যোহন 15:16। প্ৰিয় শ্ৰোতা, আমিও আচলতে যোহনৰ সৈতে সুৰ মিলাই এইবুলি ক'ব পাৰোঁ, আমি তেওঁক প্ৰেম কৰোঁ কাৰণ তেওঁ আমাক প্ৰথমে প্ৰেম কৰিলে। 1 যোহন 4:19 ঈশ্বৰে মানুহক বিচাৰি আহে আৰু ঈশ্বৰে মানুহৰ প্ৰতি পৰিত্ৰাণ আগবঢ়ায়, কিন্তু এটা দীঘলীয়া সংগ্ৰাম চলিবলগীয়া আছে। এতিয়া আমি 3:16 চাওঁহক। তেওঁ নাৰীক ক'লে, মই তোমাৰ গৰ্ভবেদনা অতিশয়ৰূপে বৃদ্ধি কৰিম, তুমি কষ্টেৰে সন্তান প্ৰসৱ কৰিবা আৰু গিৰিয়েৰালৈ তোমাৰ ইচ্ছা থাকিব আৰু সি তোমাৰ ওপৰত অধিকাৰ চলাব। এইটো আছিল নাৰীক দিয়া অভিশাপ। নাৰীয়ে সুক নকৰাকৈ কোনো শিশু এই পৃথিৱীলৈ আনিব নোৱাৰে, এইটোৱেই সত্য। এইটো মন কৰিবলগীয়া কথা নহয়নে বাৰু? যিটো ঘটনাৰ দ্বাৰা জীৱনলৈ আনন্দ আহে আৰু মানৱ বংশ চলি থাকে, সেইটো দুখ কষ্টৰ মাজেদিয়ে আহিব লগা হয়। এতিয়া 17-19 পঢ়িম। পাছে তেওঁ আদমক ক'লে, যি গছৰ ফল নেখাবা বুলি মই তোমাক নিষেধ কৰিছিলোঁ, তুমি তোমাৰ তিৰোতাৰ কথা শুনি তাক খোৱা হেতুকে তোমাৰ কাৰণে ভূমি অভিশপ্ত হৈছে, তুমি জীৱনৰ গোটেই কালত দুখেৰে তাৰ পৰা খাবলৈ পাবা। কাঁইট আৰু কাঁইটীয়া বন সি তোমালৈ উৎপন্ন কৰিব আৰু তুমি পথাৰ শস্য ভোজন কৰিবা। তুমি মাটিলৈ উলটি নোযোৱা মানে তোমাৰ মুখৰ ঘামেৰে আহাৰ কৰিবলৈ পাবা, কিয়নো তোমাক মাটিৰ পৰা লোৱা হৈছিল, কাৰণ তুমি ধূলি মাথোন, পুনৰাই ধূলিলৈকেই উলটি যাবা। এইটো আছিল পুৰুষৰ ওপৰলৈ অহা অভিশাপ। মানুহলৈ মৃত্যু আহিল। মৃত্যুনো কি? শাৰীৰিক মৃত্যু মানে শৰীৰৰ পৰা ব্যক্তিজন আত্মা আৰু প্ৰাণবায়ু আঁতৰি যোৱাক বুজায়। উপদেশকত এই বুলি কোৱা হৈছে, 12:7 পঢ়ি দিম, শুনিবচোন। আৰু ধূলি আগৰ দৰে মাটিত লীন নৌহওঁতেই আৰু ঈশ্বৰে দিয়া আত্মা তেওঁলৈ উলটি নৌযাওঁতেই তুমি যৌৱনকালত তোমাৰ সৃষ্টিকৰ্তাক সোঁৱৰা। উপদেশক 12:7 মুঠতে মানুহে ঈশ্বৰৰ আগত জবাবদিহি দিবই লাগিব। মানুহ পৰিত্ৰাণ পোৱাই হওক বা হেৰাই থকা অৱস্থাত থকা লোকেই হওক, ঈশ্বৰৰ আগত জবাবদিহি দিবই লাগিব। কিন্তু সেই ফল খোৱাৰ দিনাই আদম শাৰীৰিকভাৱে মৰা নাছিল। 900 বছৰতকৈ বেছি কাল পৰ্যন্ত আদম শাৰীৰিকভাৱে নমৰাকৈ আছিল। গোটেই কথাটো আচলতে এনেকুৱা, আদমে ঈশ্বৰৰ প্ৰতি অবাধ্যতা দেখুওৱা সময়তেই আচলতে আত্মিকভাৱে মৰিছিল, কাৰণ তেওঁলোক দুয়ো ঈশ্বৰৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল। মৃত্যু মানে বিচ্ছেদ। যেতিয়া পাচনি পৌলে ইফিছত থকা খ্ৰীষ্টীয় বিশ্বাসীসকল আগতে পাপ অপৰাধত মৰা আছিল বুলি লিখিছিল, তেওঁলোক শাৰীৰিকভাৱে মৰা আছিল বুলি বুজোৱা নাছিল। কিন্তু তেওঁলোক আত্মিকভাৱেহে মৰা আছিল, অৰ্থাৎ ঈশ্বৰৰ পৰা বিচ্ছিন্ন অৱস্থাত আছিল বুলিহে বুজাইছিল। প্ৰভু যীশুৱে অপব্যয় পুত্ৰৰ বিষয়ে যি সুন্দৰ দৃষ্টান্তটো দিছিল, তাত পিতাকৰ পৰা আঁতৰি যোৱা সেই পুত্ৰজনৰ কথা কৈছিল। যেতিয়া সেই পুত্ৰজন ঘৰলৈ উভতি আহিছিল, তেতিয়া দেউতাকে ডাঙৰ পুতেকজনক এইবুলি কৈছিল, চাওকচোন লোকে লিখা শুভবাৰ্তা 15:24, দেউতাকে কি কৈছিল, কিয়নো এই মোৰ ল'ৰা মৰা হৈও পুনৰাই জিলে, হেৰুৱা হৈও পোৱা হ'ল। তাতে তেওঁলোকে ৰং কৰিবলৈ ধৰিলে। লোক 15:24 মৰিছিল, হয় পুত্ৰজন মৰিছিল, কিন্তু শাৰীৰিকভাৱে নহয়, তেওঁ পিতৃৰ পৰা বিচ্ছিন্ন হৈ গৈছিল। পিতৃৰ পৰা বিচ্ছিন্ন হৈ যোৱা মানে আচলতে সেইটোৱেই বুজায় ইয়াৰ অৰ্থ মৃত্যু। প্ৰভু যীশুৱে মাৰ্থাক এইবুলি কৈছিল, জোহনে লিখা শুভবাৰ্তা 11:25, যীশুৱে তেওঁক ক'লে, ময়েই পুনৰুত্থানো আৰু জীৱনো, যিকোনোৱে মোত বিশ্বাস কৰে তেওঁ মৰিলেও জীৱ, জোহন 11:25। ইয়াতো মৃত্যু মানে আচলতে ঈশ্বৰৰ পৰা বিচ্ছিন্ন হোৱা অৱস্থাটোৰ কথাই বুজোৱা হৈছে। মানুহে ফলটো খোৱাৰ লগে লগেই আত্মিকভাৱে মৰিছিল আৰু সেইবাবেই ঈশ্বৰৰ পৰা পলাই ফুৰিছিল। সেইবাবেই ডিমৰু গছৰ পাতেৰে কপিং চিলাই নিজক ঢাকি ৰাখিব খুজিছিল। এতিয়া 20 পঢ়িম, পাছে মানুহে তেওঁৰ তিৰোতাৰ নাম হোৱা জীৱিত থলে, কিয়নো তেওঁ সকলো জীৱিত লোকৰ মাতৃ। তাৰমানে কইন আৰু হেবলৰ জন্ম সেই এডেনবাৰীতেই হোৱা নাছিল, কিন্তু এই কথা আমি খাটাংকৈ ক'ব পাৰোঁ যে মনুষ্যৰ পতনৰ পাছতহে তেওঁলোকৰ জন্ম হৈছিল। 21 পাছে ঈশ্বৰ যীশুৱাই আদম আৰু তেওঁৰ ভাৰ্যালৈকো ছালৰ বস্ত্ৰ কৰি সিবিলাকক পিন্ধালে। জন্তুৰ ছাল পাবলৈ হলে জন্তুটো বধ কৰিব লাগিব। আমি বিশ্বাস কৰোঁ যে এয়েই বলিদানৰ আৰম্ভণি আৰু এই কথাটো মানুহৰ আগত পৰিষ্কাৰ কৰি দিয়া হৈছিল। ঈশ্বৰে মানুহে চিলাই লোৱা সেই ডিমৰু গছৰ কপিং অগ্ৰাহ্য কৰিছিল আৰু তেওঁলোকৰ বাবে জন্তুৰ ছালৰ পোছাক চিলাই দিছিল। আৰু যেতিয়া আদম আৰু হোৱাই এডেনবাৰী এৰি গৈছিল, তেওঁলোকে উভতি চাই এটি জন্তু ৰক্তাক্তভাৱে বলি দিয়াৰ কথাটো মনত পেলাব পাৰিছিল। তেওঁলোকে উভতি চাই সেই বস্তুটোৱেই দেখিছিল, যিটো পাছত ঈশ্বৰে মুচিৰ দ্বাৰা নিয়ম তম্বুৰ অতি পবিত্ৰ স্থানত অনুগ্ৰহৰ সিংহাসনত ৰাখিছিল, তাত থকা তেজলৈ দুটা কৰুবে চাই থকাৰ দৃশ্য আৰু ঈশ্বৰলৈ যোৱা পথ সেইটোৱেই। সেই মানুহে চিলাই লোৱা ডিমৰু গছৰ পাতৰ কপিং আৰু ঈশ্বৰে যে সেইটো গুচাই তেওঁলোকক জন্তুৰ ছাল পিন্ধাইছিল, এই কথাটোৰ পৰা আমি চাৰিটা ডাঙৰ শিক্ষা পাওঁ। প্ৰথম কথাটো হ'ল, ঈশ্বৰৰ ওচৰ চাপিবলৈ মানুহৰ উপযুক্ত পোছাক বা আৱৰণ লাগিব। আমি নিজৰ কাম কাজৰ ভিত্তিত ঈশ্বৰৰ ওচৰ চাপিব নোৱাৰোঁ। আমি যেনে আছো তেনেভাৱেই ঈশ্বৰৰ আগলৈ আহিব লাগিব, অৰ্থাৎ নিজকে পাপী বুলি মানি লৈ। দ্বিতীয়তে, ডিমৰু গছৰ পাত গ্ৰহণযোগ্য নহয়, কাৰণ সেয়া মানুহে নিজে তৈয়াৰ কৰি লোৱা। মানুহে নিজে বনাই লোৱা পোছাক ঈশ্বৰৰ গ্ৰহণযোগ্য নহয়। তৃতীয়তে, মানুহৰ আৱৰণটো ঈশ্বৰেই দিব লাগিব, মানুহক ঈশ্বৰেই পোছাক পিন্ধাব লাগিব। চতুৰ্থতে, সেই পোছাক একমাত্ৰ যীশুখ্ৰীষ্টৰ মৃত্যুৰ জৰিয়তেহে মানুহে লাভ কৰিব পাৰে। ঈশ্বৰৰ ক্ৰোধ আৰু নিজৰ মাজত মানুহৰ বাবে কোনোবাই স্থান ল'ব লাগিব। এই কথাটো আজিও মানুহে বিশেষভাৱে চিন্তা কৰি চোৱা উচিত। মানুহৰ বাবে সকলোতকৈ টান কামটো হৈছে ঈশ্বৰৰ আগত উচিতভাৱে স্থান লোৱাটো। এই কথাটোৰ প্ৰয়োজনীয়তাৰ বিষয়ে এটা কবিতা এনেদৰে লিখা হৈছে, তেওঁ শক্তিৰ বাবে প্ৰাৰ্থনা কৰিলে যাতে সফল হ'ব পাৰে, কিন্তু তেওঁক দুৰ্বলতা দিয়া হ'ল যাতে বাধ্য হৈ চলে। তেওঁ স্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰিলে যাতে অধিক কাম কৰিব পাৰে, কিন্তু তেওঁক পংগু কৰি দিয়া হ'ল যাতে উত্তম কাম কৰিব পাৰে। তেওঁ ধনৰ বাবে প্ৰাৰ্থনা কৰিলে যাতে সুখী হ'ব পাৰে, কিন্তু তেওঁক দৰিদ্ৰতা দিয়া হ'ল যাতে জ্ঞানী হ'ব পাৰে। তেওঁ ক্ষমতাৰ বাবে প্ৰাৰ্থনা কৰিলে যাতে মানুহে প্ৰশংসা কৰে, তেওঁক দুৰ্বল কৰা হ'ল যাতে ঈশ্বৰৰ প্ৰয়োজনীয়তা বুজি পাব পাৰে। তেওঁ সকলো বস্তুৰ বাবে প্ৰাৰ্থনা কৰিলে যাতে জীৱন উপভোগ কৰিব পাৰে। তেওঁক জীৱন দিয়া হ'ল যাতে সকলো বস্তু উপভোগ কৰিব পাৰে। তেওঁ খোজা আৰু আশা কৰা একো বস্তু নাপালে। তেওঁৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়া হ'ল, তেওঁ সকলোতকৈ আশীৰ্বাদ প্ৰাপ্ত হ'ল। আমি ঈশ্বৰৰ আগত পাপী হিচাপে উচিত স্থান ল'লেহে পৰিত্ৰাণ লাভ কৰিব পাৰোঁ। 22 আৰু 23 নম্বৰ পদ, ঈশ্বৰ জিহুৱাই ক'লে, দেখা, মানুহ আমাৰ এজনৰ নিচিনা ভাল বেয়া জানোতা হৈছে। এতিয়া সি কিজানি হাত মেলি জীৱন বৃক্ষৰ ফল লৈ খাই চিৰজীৱী হয়। এইবুলি যি মাটিৰ পৰা তেওঁক লোৱা হৈছিল তাতে খেতি কৰিবলৈ ঈশ্বৰ জিহুৱাই মানুহক এডন বাৰীৰ পৰা উলিয়াই পঠালে। আমি এইবুলিয়েই ক'ব পাৰোঁ যে ঈশ্বৰে যে মানুহক অনন্তকাল ধৰি পাপত বাস কৰিবলৈ নিদিলে তাৰ বাবেই ধন্যবাদ। আৰু ঈশ্বৰে মানুহক অনন্তকাল ধৰি পাপত থাকিবলৈও নিদিয়ে, সেইটো নিশ্চয় এটা ডাঙৰ আশীৰ্বাদ। 24 নম্বৰ পদ, এইদৰে তেওঁ মানুহক খেদালে আৰু জীৱন বৃক্ষৰ পথ ৰখিবলৈ এডনবাৰীৰ পূবফালে কৰুববিলাকক আৰু চাৰিওফালে ঘূৰি থকা এখন জলন্তময় তৰোৱালকো তাত থলে। তাৰমানে আচলতে ৰাস্তাত প্ৰকাণ্ড বাধা এটা দিয়া হোৱা নাছিল। আচলতে মানুহৰ বাবে ঈশ্বৰলৈ যোৱাৰ পথটো মুকলি কৰিহে ৰখা হৈছিল। কিন্তু এতিয়া সেই পথটো জীৱন বৃক্ষৰ পথেৰে নহয়, মানুহৰ পৰিত্ৰাণ আহিব লাগিব এটা বলিদানৰ যোগেদি। আৰু যেতিয়া মানুহে উভতি চাইছিল, মানুহে দেখিবলৈ পাইছিল সেই বলিটিৰ তেজ। এতিয়া আমি 4 নম্বৰ অধ্যায়ৰ পৰা অলপ চাব খুজিছো। 3 নম্বৰ অধ্যায়ত আমি পাওঁ পাপৰ মূল আৰু 4 নম্বৰ অধ্যায়ত আমি পাওঁ পাপৰ ফল। পাপ কিমান বেয়া! এই অধ্যায়টোত আমি দেখিবলৈ পাম যে সেই জ্ঞান বৃক্ষৰ ফল খাই মানুহৰ পেটৰ বেমাৰ হোৱা বুলি আমাক কোৱা হোৱা নাই। আচলতে কিমান বেয়া অৱস্থা হ'ল সেইটো আমি ইয়াত দেখিবলৈ পাম। অবিশ্বাস আৰু অবাধ্যতাৰ দ্বাৰা মানুহ ঈশ্বৰৰ পৰা আঁতৰি গ'ল আৰু এনেধৰণে পাপ কৰিলে যে মানুহে নিজলৈ আৰু নিজৰ বংশলৈ ঈশ্বৰৰ সাও দণ্ড মাতি আনিলে। কাৰণ আপুনি, মই, সকলো মানুহেই এই একেধৰণৰ প্ৰকৃতি লাভ কৰিছো জন্মসূত্ৰে। আমাৰ পিতৃৰ স্বভাৱেই আমি পাইছো আৰু আদমে আমাক সকলোকে অতি বেয়া স্বভাৱ দি থৈ গ'ল। এই সকলোখিনি প্ৰকাশ পাই উঠিছে সেই দুই পুত্ৰ কইন আৰু হেবলৰ ঘটনাটোৰ মাজেৰে। আদম আৰু হৱাৰ আৰু ল'ৰা ছোৱালী আছিল, কিন্তু ইয়াত এতিয়া মাত্ৰ এই দুজনৰ বিৱৰণীহে আমাক দিয়া হৈছে। 4 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পঢ়িম, শুনিবচোন। পাছে মানুহে তেওঁৰ ভাৰ্যা হোৱাৰ পৰিচয় ললত তেওঁ গৰ্ভৱতী হৈ কইনক প্ৰসৱ কৰি ক'লে, জিহুৱাৰ সাহায্যত মই এটি মানুহ পালো। ইয়াৰ পৰা আমি বুজি পাওঁ যে সংগ্ৰামটো দীঘলীয়া হ'ব বুলি আদম আৰু হোৱাই ভবা নাছিল। যেতিয়া কইনৰ জন্ম হৈছিল তেতিয়া হোৱাই কিজানি কৈছিল, মই প্ৰভুৰ পৰা এই সন্তান পালো। ঈশ্বৰে কৈছিল, নাৰীৰ বংশই সৰ্পৰ মূৰ গুৰি কৰিব আৰু সেই বংশটো এই সন্তানেই নিশ্চয়। কিন্তু কইন সেই সৰ্পৰ মূৰ গুৰি কৰিবলগীয়া জনা নাছিল। তেওঁ নৰহত্যাকাৰীহে আছিল, কোনোপধ্যেই উদ্ধাৰকাৰী নহয়। পৰিত্ৰাতাৰ আগমনলৈ বহুদিন বাট চাব লাগিব। অতি কমেও 6000 বছৰ ধৰি নাৰীৰ বংশ আৰু সৰ্পৰ বংশৰ মাজত সংঘৰ্ষ চলি আছে। 2 নম্বৰ পদ, পাছে তেওঁ পুনৰাই তাৰ ভায়েক হেবলক প্ৰসৱ কৰিলে। হেবল মেৰখীয়া আৰু কইন খেতিয়ক হ'ল। আমি এই দুই সন্তানৰ কথাকে চাই আছো। 3 নম্বৰ পদ, কালক্ৰমে কইনে উপহাৰস্বৰূপে মাটিত উৎপন্ন হোৱা কিছু ফল জিহুৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিলে। তেওঁলোকে এনেদৰে ঈশ্বৰলৈ সেৱা উপাসনা আগবঢ়োৱা কাম আৰম্ভ কৰিছিল। আৰু আমি ভাবোঁ ঈশ্বৰৰ বিশেষ প্ৰকাশ লাভ কৰিয়েই তেওঁলোকে এনে কৰিব ধৰিছিল। ইব্ৰী 11 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদত আমি এইবুলি পঢ়িবলৈ পাওঁ, বিশ্বাসৰ গুণে হেবলে ঈশ্বৰৰ উদ্দেশ্যে কইনতকৈ উত্তম বলিদান উৎসৰ্গ কৰিলে আৰু তাৰ দ্বাৰাই তেওঁ যে ধাৰ্মিক ইয়াৰে সাক্ষ্য পালে, অৰ্থাৎ ঈশ্বৰে তেওঁৰ উপহাৰৰ বিষয়ে সাক্ষ্য দিছিল আৰু তাৰ দ্বাৰাই তেওঁ মৃত হৈও এতিয়ালৈকে কথা কৈ আছে। হেবলে বিশ্বাসেৰে কেনেদৰে আগবঢ়াইছিল! ৰোমিয়া 10 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদটো পঢ়ি দিম, শুনিবচোন। এতেকে শ্ৰৱণৰ দ্বাৰাই বিশ্বাস আৰু খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাইহে শ্ৰৱণ হয়। গতিকে ঈশ্বৰে নিশ্চয় এই বিষয়ে কৈছিল আৰু হেবলে বিশ্বাসৰ পথেৰে আগবাঢ়িছিল। কিন্তু কইনে তেনে কৰা নাছিল। কইনে নিজৰ শস্যৰ ফচলহে ঈশ্বৰলৈ আগবঢ়াইছিল। আচলতে শস্যৰ ভাল ফচলেই নিশ্চয় তেওঁ আগবঢ়াইছিল। 4 আৰু 5 নম্বৰ পদ, আৰু হেবলেও নিজৰ জাকৰ পৰা প্ৰথমে জগা কেইটামান পশু আৰু সেইবোৰৰ তেল উৎসৰ্গ কৰিলে। পাছে জিহুৱাই হেবলক আৰু তেওঁৰ উপহাৰ গ্ৰহণ কৰিলে, কিন্তু কইনক আৰু তেওঁৰ উপহাৰক গ্ৰহণ নকৰিলে। তাতে কইনৰ অতিশয় ক্ৰোধ হল আৰু তেওঁৰ মুখো আমন জিমন হল। কইনৰ উপহাৰ ঈশ্বৰে গ্ৰহণ নকৰিলে, কাৰণ কইনে বিশ্বাসৰ পথেৰে অহা নাছিল, নিজৰ কথাত ভৰসা কৰিহে আহিছিল। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আপোনাৰ নিজৰ প্ৰচেষ্টাৰে ঈশ্বৰক পাবলৈ চেষ্টা কৰি আছে নেকি? যদিহে আছে, কইনৰ দৰে আপুনিও হতাশ হ'ব লাগিব। বিশ্বাসৰ পথেৰে আগবাঢ়ক। প্ৰভু যীশুত বিশ্বাস স্থাপন কৰি অনন্ত জীৱনৰ আশীৰ্বাদ আপুনি আজিয়েই গ্ৰহণ কৰিব পাৰে। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
পাপৰ কালিমা লগা যিখনি ধৰণী, পাপৰ